চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই অনুষ্ঠান শুনি কেনে পাইছে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি লিখিবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো। যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ 32 নম্বৰ অধ্যায়ৰ পৰা চালো। আজি আমি 33 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে সাধাৰণ মানুহক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য বুজি পাবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন তোমাৰ মহান আশীৰ্বাদেৰে সফল কৰি তোলা। তোমাৰ স্পষ্ট মাত তেওঁলোকক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আগৰটো অধ্যায়ত যাকোবৰ জীৱনৰ এটা অতি উচ্চ পৰ্যায়ৰ অভিজ্ঞতাৰ কথা পাইছিলো। সেয়া আছিল ঈশ্বৰৰ সৈতে তেওঁ মুখামুখি হোৱাৰ অভিজ্ঞতা। সেই নিশা জবুক জুৰিৰ পাৰত এজন ব্যক্তিয়ে যাকোবৰ লগত যুঁজ কৰিছিল। সেই ব্যক্তিজনেহে যুঁজ কৰিছিল, কাৰণ যাকোবে যুঁজ কৰাৰ মন কৰা নাছিল। তেওঁৰ মোমায়েক লাবণ পিছপিনে আছিল উগ্ৰমূৰ্তি ধৰি, আৰু ককায়েক এছৌ আছিল সন্মুখৰ পিনে। আৰু ইয়াৰ আগতে তেওঁলোকক লগ পাওঁতে তেওঁলোক দুয়ো জাকুবৰ বিৰুদ্ধে উগ্ৰমূৰ্তি ধৰি আছিল। গতিকে জাকুবে আন কাৰোবাৰ বিৰুদ্ধে আকৌ যুঁজ কৰাৰ মানসিকতা নিশ্চয় তেওঁৰ নাছিল, তেওঁৰ প্ৰস্তুতো নিশ্চয় নাছিল। গতিকে সেই ব্যক্তিজনেই আগভাগ লৈছিল বুলি আমি ক'ব পাৰোঁ, তেওঁই আক্ৰমণ কৰিছিল। আমি ইতিমধ্যে এই কথাটো চালো যে তেওঁ আছিল মানুহৰূপে জন্মগ্ৰহণ কৰাৰ আগৰ যীশুখ্ৰীষ্ট। জাকুবে তেওঁক প্ৰতিৰোধ কৰি থাকিল আৰু অৱশেষত ঈশ্বৰৰ স্পৰ্শই জাকুবক লেঙেৰা কৰিলে। তেতিয়া সেই ব্যক্তিজন কোন সেই কথা বুজি পাই জাকুবে তেওঁক ধৰি থাকিল, তেওঁ ওলমি থাকিল আৰু আশীৰ্বাদ নিদিয়া পৰ্যন্ত তেওঁক এৰি নিদিলে। সেই সময়ৰ পৰাই আমি জাকুবৰ মাজত এটা পৰিৱৰ্তন দেখা পাওঁ। আমাৰ আগত থকা এই অধ্যায়টোত আমি এতিয়া জাকুবৰ জীৱন চাই যাওঁতে আমাৰ এনেকুৱা লাগিব আমি যেন এজন নতুন মানুহে লগ পাইছো, আৰু আচলতে তেওঁ এজন নতুন মানুহেই হয়। বাইবেলৰ পৰা পাঠ কৰি দিম, 33 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ শুনিবচোন। তাৰ পাছত জাকুবে চকু তুলি চাই 400 মানুহে সৈতে এচোক আহিবৰ দেখি তেওঁ সন্তানবিলাকক ভাগ বাটি লেয়া, ৰাহেল আৰু দুজনী বেটীৰ হাতত সোধাই দিলে। অৰ্থাৎ জাকুবে নিজৰ পৰিয়ালটোক এচোৰ হাতৰ পৰা বচাব খুজিছে, গতিকে পৰিয়ালটোক বেলেগবিলাকৰ পৰা পৃথক কৰিছে। 2 আৰু 3 নম্বৰ পদ, আগত দুজনী বেটী আৰু সিহঁতৰ সন্তানবিলাক, তাৰ পাছত লেয়া আৰু তেওঁৰ সন্তানবিলাক, আৰু শেষত ৰাহেল আৰু যোচেফক থৈ নিজে সিবিলাকৰ আগে আগে গৈ মাটিলৈ মূৰ কৈ 7 বাৰ প্ৰণিপাত কৰি কৰি নিজৰ ককায়েকৰ ওচৰ পালেগৈ। জাকুবে ককায়েক এচৌক লগ ধৰাৰ ঘটনাটোৰ ফটো এখন তুলি থব পাৰিলে বৰ ভাল লাগিলহেঁতেন, নহয়নে বাৰু? আমি ভাবোঁ জাকুব এচৰ পৰা এমাইলমান দূৰত থাকোঁতেই কিজানি মূৰ নত কৰিবলৈ আৰম্ভ কৰিছিল। জাকুবে তেনেদৰে মূৰ নত কৰি আহিছিল কাৰণ এচৰ লগত আছিল 400 মানুহ, আৰু জাকুবে এইটোও জনা নাছিল তেওঁ শত্ৰু হিচাপে আহিছিল নে বন্ধু হিচাপে আহিছিল। 4 নম্বৰ পদ, তেতিয়া এচৱে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ লৰি আহি তেওঁক সাবট মাৰি ডিঙিত ধৰি চুমা খালে আৰু দুয়ো কান্দিবলৈ ধৰিলে। তেওঁলোক যজা, তেওঁলোক আচলতে ভাই ভাই, যি হৈ গ'ল পাহৰি যোৱা ভাল। এনেকুৱা লাগে যেন ঈশ্বৰে এচৰ অন্তৰ স্পৰ্শ কৰিছিল কাৰণ এচৱে আগতে প্ৰতিশোধ ল'বলৈ জাকুবক বধ কৰিবলৈহে শপত খাইছিল। 5 পৰা 7 নম্বৰ পদ, পাছে এচৱে চকু তুলি চাই তিৰোতাবিলাকক আৰু সন্তানবিলাককো দেখি সুধিলে, তোমাৰ লগত এইবিলাকনো কোন? তাতে তেওঁ ক'লে, ঈশ্বৰে অনুগ্ৰহ কৰি আপোনাৰ বন্দীক দিয়া সন্তান। তেতিয়া দুজনী বেটী আৰু সিহঁতৰ সন্তানবিলাকো ওচৰলৈ গৈ প্ৰণিপাত কৰিলে। পাছে লেয়ায়ো সন্তানবিলাকে সৈতে ওচৰ চাপি প্ৰণিপাত কৰিলে। শেষত যোচেফ আৰু ৰাহেলেও ওচৰলৈ গৈ প্ৰণিপাত কৰিলে। জাকুবে নিজৰ পৰিয়ালটো ককায়েকক চিনাকি কৰি দিলে। 8 নম্বৰ পদ, পাছে এচৱে সুধিলে, যিবিলাক যাক মই লগ পাইছিলো সেই সকলো কিহৰ নিমিত্তে? জাকুবে ক'লে, মোৰ প্ৰভুৰ দৃষ্টিত অনুগ্ৰহ পাবৰ নিমিত্তে। প্ৰিয় শ্ৰোতা, আমাৰ এনেকুৱা লাগে যে জাকুবে বিশ্বাস কৰিছিল তেওঁ ককায়েকক লগ পাবলৈ ব্যৱহাৰ কৰা কৌশলটো কামত আহিছিল বুলি, কিন্তু আচলতে সেই কৌশলটোৰ প্ৰয়োজন নাছিল। এচৰ কথালৈ কাণ দিয়কচোন, কি যে পৰিৱৰ্তন! 9 নম্বৰ পদ, তেতিয়া এচৱে ক'লে, ভাই, মোৰ অধিক আছে, তোমাৰ বস্তু তোমালৈ থাওক। এচৱে কৈছে, তুমি সেইবোৰ মোলৈ নপঠিয়ালেও হ'লহেঁতেন, মোৰ ইতিমধ্যে যথেষ্ট আছেই। এতিয়া 10 আৰু 11 নম্বৰ পদটো পঢ়িম। তাতে জাকুবে ক'লে, নহয় নহয়, বিনয় কৰোঁ, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছো তেন্তে মোৰ হাতৰ পৰা মোৰ সেই উপহাৰ গ্ৰহণ কৰক, কিয়নো মই ঈশ্বৰৰ মুখ দেখাৰ দৰে আপোনাৰ মুখ দেখিছো আৰু আপুনিও মোলৈ প্ৰসন্ন হৈছে। মই বিনয় কৰোঁ, আপোনালৈ যি উপহাৰ অনা হ'ল তাক গ্ৰহণ কৰক, কিয়নো ঈশ্বৰে মোক অনুগ্ৰহ কৰিলে আৰু মোৰ সকলো আছে। এইদৰে কাবৌ কোকালি কৰি ধৰিলত এচৱে তাক ল'লে। এইটো প্ৰায় হাঁহি উঠা ধৰণৰ এটা দৃশ্য, নহয়নে বাৰু? এই সময়লৈকে দুয়োজনে পৰস্পৰৰ পৰা কিবা নহয় কিবা এটা আহৰণ কৰিবলৈ চেষ্টা কৰি আহিছিল। বিশেষকৈ জাকুবৰ ক্ষেত্ৰত এই কথাটো নিশ্চয় সত্য, নহয়নে বাৰু? এতিয়া আমি কিন্তু জাকুবক এটা সম্পূৰ্ণ নতুন ৰূপত দেখিবলৈ পাইছো। ইয়াত আমি দেখিবলৈ পাইছো যে জাকুবে ককায়েকক উপহাৰ গ্ৰহণ কৰিবলৈ জোৰ কৰি আছে। এচবে কৈছে, তুমি মোক এইবোৰ দিব নালাগে, মোৰ যথেষ্ট আছে। কিন্তু জাকুবে জোৰ দি আছে তেওঁ যাতে গ্ৰহণ কৰে। সঁচাকৈয়ে জাকুবৰ কিবা এটা পৰিৱৰ্তন ঘটিছে, নহয়নে বাৰু প্ৰিয় শ্ৰোতা? জাকুবে আমাক নতুন নিয়মৰ সেই স্বকীয়ৰ কথা মনত পেলাই দিয়ে। যেতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্টই স্বকীয়ক গছৰ পৰা তললৈ নামি আহিবলৈ মাতিলে আৰু তাৰ পাছত স্বকীয়ৰ লগত তেওঁৰ ঘৰলৈ গ'ল, তেতিয়া স্বকীয়ৰ কিবা এটা পৰিৱৰ্তন ঘটিল। স্বকীয়ৰ কিবা এটা হ'ল, তেওঁ সেই গছ বগাই উঠা মানুহজনৰ হৈ নাথাকিল, কিয়নো স্বকীয়ই কৈছিল তেওঁ আৰু মানুহৰ পৰা অন্যায়ভাৱে কৰ সংগ্ৰহ কৰা কৰ তোলা হৈ নাথাকে। তেওঁ মানুহৰ পৰা অন্যায়ভাৱে লোৱা যিকোনো বস্তু উভোটাই দিয়াতে ক্ষান্ত নাথাকি তাৰ 4 গুণ উভোটাই দিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। এৰা কি যে এক পৰিৱৰ্তন! প্ৰিয় শ্ৰোতা, যীশুৱে কোন কোন ঘৰত প্ৰৱেশ কৰে সেইটো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। ঠিক একেদৰে যীশুৱে কোন কোন মানুহৰ হৃদয়ত প্ৰৱেশ কৰিছে সেইটো আমি আচলতে নিশ্চিতভাৱে ক'ব পাৰোঁ। জাকুবতো নিশ্চয় কিবা এটা পৰিৱৰ্তন ঘটিছিল। আগতে তেওঁ এবাটি চুৰুহা দি জ্যেষ্ঠাধিকাৰ চুৰ কৰিছিল, কিন্তু এতিয়া ককায়েকক এনেই বিনিময়ত একো নিবিচৰাকৈয়েই পশুৰ জাক দিবলৈ ইচ্ছা কৰিছে। আচলতে এচৌক সেইবোৰ গ্ৰহণ কৰিবলৈ জাকুবে জোৰ কৰিছে। এচৌৱে অৱশেষত সেই উপহাৰ গ্ৰহণ কৰিছে। সেই কালত সেই দেশত কাৰোবাক কোনোবাই কিবা উপহাৰ গ্ৰহণ কৰিবলৈ জোৰ কৰিলে যদি ল'বলৈ অমান্তি হয় তেনেহ'লে উপহাৰ দিব খোজাজনক অপমান কৰাৰ নিচিনা হয়। গতিকে এচৌৱে সেই উপহাৰ গ্ৰহণ কৰিছে। এতিয়া 32 নম্বৰ পদটো পঢ়ি দিম। পাছে এচৌৱে ক'লে, আহা, আমি যাত্ৰা কৰোঁ হওক, যাওঁ হওক, আৰু মই তোমাৰ আগে আগে গৈ থাকোঁ। এচৱে কৈছে, যিহেতু তুমি আকৌ দেশলৈ ঘূৰি আহিছা, মোক তোমাৰ আগে আগে তোমাক বাট দেখুৱাই তোমাৰ প্ৰতিৰক্ষা হৈ যাবলৈ দিয়া। 13 নম্বৰ পদ। তাতে জাকুবে ক'লে, এই সন্তানবিলাক কোমল আৰু পোৱালিক পিয়াহ দিয়া মেৰ গৰু আদিৰ জাকবোৰো মোৰ লগত আছে, তাক প্ৰভুৱে জানেই। এতেকে মানুহবিলাকে এদিনকে যদি সিহঁতক বৰকৈ খেদি নিয়ে তেন্তে আটাইবোৰ জাক মৰিব। জাকুবে কৈছে, মই মোৰ পৰিয়াল লগত লৈ গৈ আছো, আমাৰ বহুত সৰু সৰু শিশু আছে, তদুপৰি জীৱ জন্তুবোৰৰ মাজতো বহুতো পোৱালি আছে, গতিকে আমি বেছি বেগাই আগবাঢ়িব নোৱাৰিম। আপুনি লগৰ সেই 400 জন লোকৰ সৈতে বেগাই যাব বিচাৰিব পাৰে, গতিকে আপুনি আগবাঢ়ি গৈ থাকক, আমি লাহে লাহে গৈ থাকিম। এতিয়া 14 নম্বৰ পদটো পঢ়ি দিম। এই হেতুকে মই বিনয় কৰোঁ, মোৰ প্ৰভু আপোন বন্দীৰ আগেয়ে যাওক, মই চেইৰত মোৰ প্ৰভুৰ ওচৰ নেপাওঁগৈ মানে, মোৰ আগত থকা জাকবোৰ আৰু ল'ৰাবোৰো যিমানকৈ চলিব পাৰে সিমানে ধীৰে ধীৰে লৈ যাম। জাকুবে কৈছে, ভাই এছৌ, মই আপোনাৰ সমান বেগাই যাব নোৱাৰো, মই নিজৰ বেগত গৈ থাকিম, আপুনি আগবাঢ়ি গৈ থাকক। পোন্ধৰ আৰু ষোল্ল নম্বৰ পদ পঢ়ি দিম। পাছে এছৌৱে ক'লে, তেন্তে মোৰ লগৰ কিছুমান মানুহ তোমাৰ লগত থৈ যাওঁ। তাতে তেওঁ ক'লে, কেলেই লাগিছে, মোলৈ প্ৰভুৰ অনুগ্ৰহ হ'লেই হয়। পাছে এছৌৱে সেইদিনাই চেইৰৰ ফাললৈ নিজ বাটেদি উভতি গ'ল। এছৌৱে দক্ষিণ কনানৰ চেইৰ অঞ্চলত বাস কৰিছিল আৰু সেয়া আছিল ইডুমৰ দেশ। দেউতাকৰ মৃত্যুৰ পাছত তেওঁ চেইৰ পৰ্বতলৈ গুচি গৈছিল আৰু সেই ঠাই পাছত ঈশ্বৰে এছৌৰ হাততেই গতাইছিল। এতিয়া সোতৰ নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু জাকুবে হলে চুক্কুটলৈ যাত্ৰা কৰি গৈ নিজলৈ ঘৰ আৰু পশুবোৰলৈকো পঁজা সাজিলে। এই নিমিত্তে সেই ঠাইৰ নাম চুক্কুট, পঁজাবোৰ বুলি মতা হ'ল। আমি এইখিনি বৰ বেগাই আৰু সহজে পাৰ হৈ যোৱা উচিত নহয়, কাৰণ কি ঘটিছিল আমি তালৈ মন দিব লাগে। এই গোটেই কথাখিনি আমি খৰখেদাকৈ পাৰ হৈ যাব খোজা নাই, অলপ মন দিব খুজিছো কাৰণ এইখিনি গুৰুত্বপূৰ্ণ কথা। মন কৰক প্ৰিয় শ্ৰোতা, যে জাকুবৰ এটা ডাঙৰ পৰিৱৰ্তন ঘটিছিল। আমি দেখিবলৈ পাইছো যে জাকুবে ককায়েক এছৌক উপহাৰ দিবৰ বাবে যিমান আঁচনি কৰিছিল সেইবোৰ আচলতে অথলে গ'ল বুলি আমি ক'ব পাৰোঁ। ঈশ্বৰে মোমায়েক লাবণৰ অন্তৰখন এনেদৰে প্ৰস্তুত কৰিছিল যেন তেওঁ জাকুবক অনিষ্ট নকৰে। আকৌ ঈশ্বৰে ককায়েক এছৌৰ অন্তৰখনো এনেদৰে সাজু কৰিছিল যাতে তেওঁ জাকুবক গ্ৰহণ কৰে, যাতে জাকুবৰ একো অনিষ্ট নকৰে। এতিয়া আমি দেখিবলৈ পাইছো যে জাকুবে দুয়ো পিনৰ পৰাই শান্তি পাইছে। ককায়েক এছৌৱে জাকুবৰ উপহাৰ গ্ৰহণ কৰিব খোজা নাছিল, কাৰণ তেওঁৰ নিজৰেই যথেষ্টখিনি সম্পত্তি আছিল। কিন্তু যেতিয়া জাকুবে খুব জোৰকৈ ধৰিছিল, খুব কাবৌকোকালি কৰিছিল, তেতিয়া ভদ্ৰতাৰ খাতিৰতহে এছৌৱে সেই উপহাৰবিলাক গ্ৰহণ কৰিছিল। এই দুয়োজন ভাই মিল হোৱাৰ সময়ত অতি উদাৰ আৰু নিষ্ঠাবান যেন দেখা গৈছিল। এই বিষয়ে আমি আচলতে সন্দেহ কৰাৰ কোনো স্থল নাই, নহয় জানো? যিহেতু এছৌ নিজে যথেষ্ট চহকী আৰু তেওঁ জ্যেষ্ঠাধিকাৰত বৰ বেছি একো গুৰুত্ব আৰোপ নকৰে, গতিকে তেওঁ যজা ভাই জাকুবক লগ পাই তেওঁৰ লগত মিল হোৱাত কোনো আপত্তি থকা উচিত নহয়। প্ৰিয় শ্ৰোতা, এতিয়া জাকুবৰ জীৱন সলনি হৈছে। ঈশ্বৰক লগ পোৱাৰ পাছত জাকুবৰ জীৱন পৰিৱৰ্তিত হৈছে। জাকুবৰ জীৱন এতিয়া উদিত সূৰ্যৰ পোহৰেৰে উদ্ভাসিত হৈ পৰিব ধৰিছে। লাবণো সন্তুষ্ট হ'ল আৰু এছৌৰ লগতো মিলন হ'ল। আচলতে এই সকলোবিলাক জাকুবৰ বাবে ঈশ্বৰেই কৰিছিল। ঈশ্বৰেই তেওঁৰ বাবে এই সকলোখিনিৰ ব্যৱস্থা কৰি দিলে। যদিহে জাকুবৰ নিজৰ চল চাতুৰি আদিত ভৰসা কৰিবলৈ ঈশ্বৰে এৰি দিলেহেঁতেন, তেনেহ'লে কিজানি তেওঁ ভয়ংকৰ মৃত্যুৰ সন্মুখীন হ'ব লাগিলহেঁতেন। যদিহে জাকুবক আগৰ দৰেই চলি থাকিবলৈ ঈশ্বৰে দিলেহেঁতেন, তেতিয়াহ'লে জাকুব নিশ্চয় বিপদত পৰিলহেঁতেন। কিছুদিন পাছতেই জাকুবে তেওঁৰ জীৱনটো উভতি চাব, আৰু যেতিয়া তেনেদৰে তেওঁ উভতি চাব তেতিয়া তেওঁ নিজৰ জীৱনত ঈশ্বৰৰ হাতৰ কৰ্ম দেখা পাব, ঈশ্বৰৰ বিশেষ হস্তক্ষেপ দেখা পাব, ঈশ্বৰৰ সহায় দেখা পাব, আৰু ঈশ্বৰক সেইবাবে জাকুবে গৌৰৱ দিব। কিন্তু তেওঁ ইয়াৰ আগলৈকে অতীতত যি মন্দতাৰ বীজ সিঁচি থৈছিল তাৰ সম্পূৰ্ণ ফচল তেতিয়াও হ'বলৈ বাকী আছিল। জাকুবৰ বাবে জীৱনত সমস্যা আহিব ধৰিছিল, তেওঁৰ বাবে সমস্যাই বাট চাই ৰৈ আছিল। এছৌ চেইৰলৈ গুচি গ'ল আৰু আমি তেওঁক সাময়িকভাৱে বিদায় দিলোঁ, কিন্তু এছৌ আকৌ উভতি আহিব দেউতাক ইছহাকৰ মৃত্যুৰ সময়ত। সেই কথা আমি 35 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাম। এতিয়া এই 33 নম্বৰ অধ্যায়ৰ 18 আৰু 19 এই পদ দুটা পঢ়ি দিম। ইয়াত আমি এটা বৰ দুখ লগা ঘটনা পাওঁ। ইয়াত এনেদৰে লিখা আছে, শুনিবচোন। পাছে জাকুবে পদ্দন অৰামৰ পৰা আহি কুশলে কনান দেশৰ ছিখিম নগৰ পাই নগৰৰ সন্মুখত নিজৰ তম্বু তৰিলে। পাছে তেওঁ ছিখিমৰ বাপেক হমুৰৰ সন্তানবিলাকক 100 কচিতা ৰূপ দি সিবিলাকৰ হাতৰ পৰা তেওঁ নিজে তম্বু তৰা মাটিডোখৰ কিনি ল'লে। জাকুবে পোনে পোনে বৈত এললৈ যাব লাগিছিল। জাকুবে পোনে পোনে বৈত এললৈ নগৈ চুকুটত আৰু চালেমত ৰোৱা কাৰণে কোনো কোনোৱে তেওঁক সমালোচনা কৰা দেখা যায়। আচলতে এইটো নিশ্চয় তেওঁৰ ভুল পদক্ষেপ আছিল, তেওঁ পোনে পোনে বৈতেললৈ যাব লাগিছিল। কিন্তু প্ৰিয় শ্ৰোতা, আমি এই কথাটো মন কৰা উচিত যে এই সময়ত জাকুবৰ পৰা আমি বৰ বেছি আশা কৰাটো উচিত নহয়। তেওঁক লেঙেৰা কৰা হ'ল। তেওঁ যেতিয়া ঈশ্বৰৰ সৈতে পনিয়েলত যুঁজিলে, নিজৰ শক্তিৰে যুঁজিছিল, তেতিয়া ঈশ্বৰে তেওঁক লেঙেৰা কৰিছিল। তাৰ পাছত জাকুবে আত্মিক ভৰিৰে খোজকাঢ়িবলৈ শিকিব ধৰিছেহে মাত্ৰ। তেওঁ আত্মিক জীৱনত বৃদ্ধি পাবলৈ বহুখিনি বাকী আছে। সেইবাবে তেওঁৰ পৰা আমি এতিয়াই বেছি আশা কৰা উচিত নহয়। 20 নম্বৰ পদটো পঢ়ি দিম। আৰু তাতে তেওঁ এটা যজ্ঞবেদী স্থাপন কৰি তাৰ নাম এল এলোহে ইছৰাইল, ঈশ্বৰ, ইছৰাইলৰ ঈশ্বৰ ৰাখিলে। প্ৰিয় শ্ৰোতা, জাকুবৰ ককাদেউতাক অব্ৰাহামে যলৈকে গৈছিল তাতেই জিহুৱাৰ উদ্দেশ্যে বেদী সজাটো তেওঁৰ এটা অভ্যাসত পৰিণত হৈছিল। ইছহাকৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে তেওঁ বহুতো নাট খান্দিছিল, আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে জাকুবেও ইয়াত এটা বেদী সাজিছে। বেদী সাজি তাত তেওঁ এটা নতুন নাম ৰাখিছে। ইয়াত বেদী সজাতকৈও সুন্দৰ কথাটো এইয়ে যে জাকুবে তেওঁৰ নতুন নামটো ঈশ্বৰৰ নামৰ সৈতে জড়িত কৰি দিছে। নামটো হৈছে এল এলোহে ইছৰাইল। তেওঁ যিটো নাম ৰাখিছে তাত নিজৰ নামটো জড়িত কৰি দিছে, এল এলোহে ইছৰাইল। এই নামটোৰ অৰ্থ হৈছে ঈশ্বৰ, ইছৰাইলৰ ঈশ্বৰ। আৰু আমি ইতিমধ্যেই আগৰ আলোচনাত পাইছিলোঁ যে জবুক জুৰিৰ পাৰত জাকুবে যেতিয়া ঈশ্বৰৰ সৈতে মাল যুঁজ কৰিছিল তেতিয়া ঈশ্বৰে তেওঁক এই নামটো দি কৈছিল, যিহেতু তেওঁ ঈশ্বৰৰ সৈতে যুদ্ধ কৰিলে সেইবাবে তেওঁৰ নাম ইছৰাইল হ'ব। অৰ্থাৎ ইছৰাইল মানে জাকুব, জাকুব মানে ইছৰাইল। এতিয়া জাকুবে এই নামৰ লগত নিজৰ নামটো সংযুক্ত কৰি দিছে আৰু তেওঁ স্বীকাৰ কৰিছে, তেওঁ সাক্ষ্য দিছে যে ঈশ্বৰ তেওঁৰ ঈশ্বৰ, ইছৰাইলৰ ঈশ্বৰ। এই কথাটোৱে আত্মিকভাৱে খোজ কাঢ়িবলৈ মাত্ৰ আৰম্ভ কৰা মানুহ এজনৰ প্ৰকৃতাৰ্থত আত্মিক বৃদ্ধি হোৱাৰ পৰিচয় দাঙি ধৰে। অৰ্থাৎ জাকুবে আত্মিক ভৰিৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছেহে মাত্ৰ, কিন্তু তেওঁৰ যে আত্মিক বৃদ্ধি হ'ব ধৰিছে তাৰ প্ৰমাণ আমি ইয়াতেই পাওঁ। কাৰণ তেওঁ কৈছে ইছৰাইল অৰ্থাৎ তেওঁৰ ঈশ্বৰ হৈছে যীহোৱা। আমি কথাটো এনেভাৱে ক'ব খোজো, তেওঁ বৈত এললৈ আগবাঢ়ি আছে, বৈত এল অভিমুখে তেওঁ অগ্ৰসৰ হৈ আছে, কিন্তু এতিয়াও গৈ পোৱা নাই। প্ৰথমতে তেওঁ আগবাঢ়িছে চুকুটলৈ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি কেতিয়াও একেদিনেই সম্পূৰ্ণ সিদ্ধ শুদ্ধ হৈ নপৰোঁ। আত্মিক জীৱনত আমি বৃদ্ধি পাই থাকিব লাগে। জাকুবৰ দৰে আমিও আমাৰ জীৱনৰ বৈত এললৈ আগবাঢ়ি থাকিব লাগে। প্ৰভু যীশুত ভৰসা ৰাখি আপুনিও আপোনাৰ জীৱনৰ বৈত এললৈ আগবাঢ়ি গৈ আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।